হেল্ল'
এই শুলি নেকি? 10:30 বজাই নাই, শুলি নেকি?
শুলো শুই গৈছিলোঁ।
যা হ'ব দে, এনেই সুধিলোঁ।
একো নাই একো নাই,
হা, ভালে
এনে
আছ?
ঠিকে আছে।
ভালে
অঁ
আছ?
অঁ কেনেকুৱা?
গা মোৰ ভাল।
অঁ হা
হা,
ঠিকে আছে ঠিকে আছে, চব ভাল। বাকী খবৰ?
মই আছোঁ।
ঠিক ঠাক।
এই হেৰি, এইটো কি মাৰ্কেটখন শিৱৰাত্ৰিৰ দিনাৰ পিছৰ পৰা ভাঙিব আৰম্ভ কৰিছে, চাই থাক তই। শিৱৰাত্ৰিৰ পিছৰ দিনটো আছিলে প্ৰেচিডেণ্ট ডে'। প্ৰেচিডেণ্ট ডে' সোমবাৰটো বন্ধ আছিলে,
অঁ অঁ
সোমবাৰটো সিহঁতে বন্ধ কৰি ৰাখিছিলে, কিন্তু মঙলবাৰ খুলিলে, মঙলবাৰে 700 পইণ্ট তলত গ'ল নহয়। এতিয়া চাই থাক, বৃহস্পতি, শুকুৰবাৰ আৰু অহা সপ্তাহটো
বাঢ়িব।
বাঢ়িব নহয়, চাই থাক তই, খালি চাই থাক। মাৰ্কেট ৱাটছ এইখন, এইবিলাক চাই লাভ নাই, অকল মাৰ্কেট ৱাটছ চালে খেলাটো খতম হ'ব। মই তোৰ কাৰণে ৰখি আছোঁ দে, ভালকৈ। আজি কি খালি?
এই খালো কিবা এটা, ৰুটি ভাজি।
মই
মই ৰুটি খাওঁ।
ৰুটি খাওঁ নহয়, মই হেৰি, এইটো কি কালি অলপ এইটো কি হেৰি এটা আনি, ৰোল এটা আনি খালোঁ। আজি
আচ্ছা
আজি পৰহিদিনা অলপ মাংস বনাইছিলোঁ, এই ছাগলী মাংস, তাৰে অকণমান আঞ্জা আছে, ভাতকেইটা দি খাম আৰু।
খোৱাই নাই নেকি এতিয়া?
নাই খাওঁ আৰু, এই হ'ল নহয়, 10:30, মই 10:30 বজাতে খাওঁ, এতিয়া 10:22 হৈছে। হ'ব দে, কথা পাতিম দে, তই শু।
অ'কে ঠিক আছে, থেংক ইউ,
বাই।
গুড নাইট।